يا أيها النبي حرض المؤمنين على القتال إن يكن منكم 20 صابرون يغلبوا 200 وإن يكن منكم 100 يغلبوا 1000 من الذين كفروا بأنهم قوم لا يفقهون
হে নবী, তুমি মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা। তোমালোকৰ মাজৰ 20 ধৈৰ্যশীল ব্যক্তিয়ে 200 ব্যক্তিক পৰাস্ত কৰিব আৰু তোমালোকৰ মাজৰ 100 1000 কাফিৰৰ ওপৰত বিজয় লাভ কৰিব। কাৰণ কাফিৰসকল হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধ শক্তি নাই।